এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, লখিমপুৰত 298 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ অনুষ্ঠান, খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সামৰণি, 7,40,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰীৰ অভিলেখ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান, শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহত আজিৰে পৰা পাঠদানৰ সময়সূচীৰ সালসলনি, আৰু অসমৰ 6টা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন, জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰত্যাখ্যান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত 298 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ঢকুৱাখানা বিধানসভা সমষ্টিত আয়োজিত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ 1 বজাত খিলামৰা ব্লক ফিল্ডত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ 36,050 গৰাকী মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী ড০ অনুজ পেগু, পীযুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলে উপস্থিত থকাৰ কথা। মুখ্যমন্ত্ৰীয়ে বিয়লি ঢকুৱাখানাৰ মাতমৰাত আয়োজিত এটা অনুষ্ঠানত 148 কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া জলবায়ু স্থিতিস্থাপক ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বামুনী চাপৰিৰ পৰা টেকেলি ফুটালৈ এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব। তেওঁ 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া ফাটবিহু ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে 15 কোটি টকা ব্যয় সাপেক্ষ বাসুদেৱ থান নৰুৱা সত্ৰৰ বিকাশৰ প্ৰথম পৰ্যায় আৰু 90 কোটি টকা ব্যয় সাপেক্ষ ঢকুৱাখানাৰ মহকুমা অসামৰিক চিকিৎসালয়ক 200খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু আৱাসিক গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব। আজি নিশা 7 বজাত মুখ্যমন্ত্ৰীয়ে 25 কোটি টকা ব্যয়েৰে লখিমপুৰত নিৰ্মিত 890খন আসনযুক্ত ড০ ভূপেন হাজৰিকা টাউন হল নামৰ অত্যাধুনিক প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী আমদানি কৰাটো বন্ধ কৰি গ্ৰামাঞ্চলসমূহক স্বাৱলম্বী কৰি তুলিব পাৰিলে ৰাজ্যখনৰ অৰ্থনীতিত 32,000 কোটি টকা যোগ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বোকাখাত বিধানসভা সমষ্টিৰ অধীনৰ আত্মসহায়ক গোটৰ 27,166 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মহিলাসকলে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ বাবে 40,00,000 মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।
আমাৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত প্ৰয়োজনীয় বহুত বস্তু আমি বাহিৰৰ পৰা আনো, কণী ৱেষ্ট বেংগলৰ পৰা আহে, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহে, গুজৰাটৰ পৰা গাখীৰ আহে। এনেকৈ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বহুত বস্তু আমি বাহিৰৰ পৰা আনো। এই মহিলাসকলে যদি সৰুকৈ এটা ব্যৱসায় কৰে আৰু অকল নিজৰ গাঁওখনকে স্বাৱলম্বী কৰি তোলে, তেতিয়াহ'লে আমাৰ অসমৰ অৰ্থনীতিত 32,000 কোটি টকা যোগ হ'ব আৰু ই ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বাবে পন্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যই আগশাৰীৰ অধিবক্তালৈ বিশেষ দল গঠন কৰাৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পত্ৰযোগে আবেদন জনাইছে। এই পত্ৰত অভিযুক্তসকলৰ প্ৰতিজনে নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰাৰ বিষয়ে উল্লেখ কৰি জুবিন গাৰ্গেও ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা শক্তিশালী অধিবক্তাৰ দল থকা প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁলোকে লগতে ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ বিশেষ আদালত গঠনৰ পোষকতা কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত পৰহিলৈ অৰ্থাৎ 9 জানুৱাৰীত হ'বলগীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি সাংবাদিকৰ আগত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বৈঠকৰ পাছতে গোচৰটো বিশেষ আদালতত বিচাৰৰ বাবে দিয়া হ'ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব।
আমাৰ 9 তাৰিখে কেবিনেট আছে, কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰজনে আমাক যেতিয়া ক'ব যে স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিডিএছচি চাবমিছন, গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আৰু স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব। 9 তাৰিখ আমাৰ কেবিনেট আছে, 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে, গতিকে মাজত আমাৰ সময় আছে।
খানাপাৰাত কালি সামৰণি পৰা অসম গ্ৰন্থমেলাত 7,40,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয় যে গ্ৰন্থ বিক্ৰীৰ এই হাৰ সঁচাকৈয়ে আশাব্যঞ্জক। তেওঁ লগতে জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ এইবাৰ বিপুল সমাদৰ লাভ কৰিছে বুলি উল্লেখ কৰে। সচিবগৰাকীয়ে সকলো গ্ৰন্থপ্ৰেমীকে এই সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
এই বছৰৰ এইখন গ্ৰন্থমেলাৰ বিশেষত্ব আছিল যে প্ৰথমবাৰৰ কাৰণে 14-দিনীয়া গ্ৰন্থমেলা আয়োজন হৈছিল আৰু আজি আমি সামৰণি অনুষ্ঠানত এক পৰিসংখ্যাও দিছিলোঁ। এই মুহূৰ্তত আমি অনুমান কৰা মতে 7,40,00,000 ওচৰ চাপিব গ্ৰন্থ বিক্ৰী, কাৰণ এতিয়াও দেখা পাইছে যথেষ্ট বিক্ৰী হৈ আছে আৰু বহুতে অবিশ্বাস কৰে যে ইমানখিনি টকাৰ গ্ৰন্থ বিক্ৰী হৈছেনে। মই আমি হোলচেলটো বাদ দি কেৱল ৰিটেইলৰ এটা হিচাপ দিছিলোঁ যে কোন কোন তলত আজি আমি কালিলৈকে হোৱা হিচাপ এটা দিছিলোঁ। সেই হিচাপ মৰ্মে বনলতাই 20,00,000 বিক্ৰী কৰিছে কালিৰ ভিতৰত, ৰামধেনুৱে 22,00,000 টকাৰ গ্ৰন্থ বিক্ৰী কৰিছে, প্ৰকাশিকাই 17,00,000 টকাৰ, অশোক পাব্লিছাৰ্ছে 17,00,000 টকা, আৰজি পাব্লিচিকেশ্যনে 19,00,000 টকা, পূৰ্বায়নে 8,00,000 টকা, চিলড্ৰেন লিটাৰী ট্ৰাষ্ট যে CLT বুলি কয় তেওঁলোকৰ কিতাপবিলাক সৰু সৰু 20-40 টকা এনেকুৱা মূল্যত তেওঁলোকেও 4,50,000 টকাৰ গ্ৰন্থ বিক্ৰী কৰিছে আৰু পাব্লিকেশ্যন বোৰ্ডে আমি নিজাববীয়াকৈ প্ৰায় 18,00,000 টকাৰ গ্ৰন্থ কালিলৈকে আমাৰ বিক্ৰী হৈছিল।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ কালি সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুক মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা চটপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ যোৱা নিশা তেজপুৰৰ বাৰহলীয়াস্থিত নিজৰ বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। 1931 চনৰ 22 এপ্ৰিলত জন্ম লাভ কৰা বৰুৱাই 6 বছৰ বয়সৰ পৰা ফটো তোলা আৰম্ভ কৰিছিল। 1968 চনৰ পৰা 2016 চনলৈকে তেওঁ অসম তথা দেশৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, ইংলেণ্ডকে ধৰি কেইবাখনো ৰাষ্ট্ৰত এককভাৱে 50খনতকৈ অধিক আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শিল্পীগৰাকীয়ে 50ম দশকতে ফটোগ্ৰাফীৰ ক্ষেত্ৰখনত সুকীয়া শৈলীৰে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আলোকচিত্ৰ শিল্পৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিবলৈ সমৰ্থ হৈছিল। অনন্য প্ৰতিভাৰ বাবে বৰুৱাক 1977 চনত আমেৰিকা যুক্তৰাষ্ট্ৰ ফটোগ্ৰাফী ছচাইটীয়ে জাৰ্নেল এৱাৰ্ড প্ৰদান কৰে। 2001 চনত লণ্ডনত অনুষ্ঠিত এখন আন্তৰ্জাতিক আলোকচিত্ৰ প্ৰদৰ্শনীত বৰুৱাৰ আনৱান্টেড বেবী শীৰ্ষক আলোকচিত্ৰখনে ব্ৰঞ্জৰ পদক লাভ কৰে। বৰুৱাৰ আন এখন বিখ্যাত আলোকচিত্ৰ পেং অৱ বাৰ্থে ইটালীৰ এছ'চিয়েচন অব কালচাৰেল চাৰ্কুলাৰৰ পৰা স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ উপৰি লণ্ডনৰ ফটোগ্ৰাফী ইয়েৰ বুক, ইলাষ্ট্ৰেটেড উইকলি অব ইণ্ডিয়া, জাৰ্মানীৰ ফটোগ্ৰাফী অব মেগাজিন ছচাইটীয়ে প্ৰকাশ কৰা আলোচনীৰ বেটুপাতো অসম সন্তান নলিনী বৰুৱাৰ আলোকচিত্ৰই শুৱনি কৰিছিল। শিল্পীগৰাকীক অসম চৰকাৰে 2014 চনত কলাগুৰু বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিছিল। আলোকচিত্ৰ শিল্পীগৰাকীৰ মৃত্যুত তেজপুৰকে ধৰি সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে। তেজপুৰ সাহিত্য সভা, তেজপুৰ ফটোগ্ৰাফী ক্লাব, বান থিয়েটাৰ, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি অজস্ৰ গুণমুগ্ধ শিল্পীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ৰাজ্যত শীতৰ প্ৰকোপ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ লগতে কেইবাখনো জিলাৰ বিদ্যালয়সমূহত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পাঠদানৰ সময়সূচী কিছু সাল সলনি কৰা হৈছে। এই অনুসৰি কামৰূপ মহানগৰ জিলাত প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান দিনৰ 10 বজাৰ পৰা 1 বজালৈ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত 10 বজাৰ পৰা দিনৰ 2 বজালৈ হ'ব। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পাঠদান 10 বজাৰ পৰা দিনৰ 2:30 বজালৈ হ'ব। শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি হোজাই, ডিব্ৰুগড় আৰু মাজুলীৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচীও সলনি কৰা হৈছে। হোজাই জিলাত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান দিনৰ 10 বজাৰ পৰা 1 বজালৈ চলিব। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পাঠদান 10 বজাৰ পৰা 2 বজালৈ চলিব। অৱশ্যে জিলাখনৰ বিদ্যালয়সমূহত চলি থকা 10ম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত থাকিব। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহত 10 বজাৰ পৰা বিয়লি 3 বজালৈ পাঠদান অনুষ্ঠিত হ'ব। মাজুলী জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ 10 বজাৰ পৰা দিনৰ 1 বজালৈ, প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহ 10 বজাৰ পৰা দিনৰ 1.5 বজালৈ আৰু উচ্চৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ 10 বজাৰ পৰা বিয়লি 3 বজালৈ খোলা থাকিব। ইপিনে নলবাৰী জিলাৰ বিদ্যালয়সমূহ কালিৰে পৰা 5 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। অসমৰ 6টা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্ৰত্যাখ্যান কৰিছে। মন্ত্ৰীগোটৰ আহ্বায়ক ডাঃ অনুজ পেগুক সমিতিৰ নেতৃবৰ্গই কালি সাক্ষাৎ কৰি এই সন্দৰ্ভত চূড়ান্ত আপত্তি আৰু পৰামৰ্শাৱলী দাখিল কৰে। সমন্বয়ৰক্ষী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য খাকলাৰীৰ নেতৃত্বত এটা সজাতি দলে সুহাস চাকমাৰ অধ্যক্ষতাত গঠন কৰা পৰামৰ্শদাতা গোটৰ চূড়ান্ত আপত্তি আৰু পৰামৰ্শাৱলী দাখিল কৰাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সমন্বয়ৰক্ষী সমিতিয়ে দাখিল কৰা এই প্ৰতিবেদনৰ প্ৰতিলিপি মন্ত্ৰী গোটৰ আহ্বায়ক ডাঃ অনুজ পেগুৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব বুলি শ্ৰীখাকলাৰীয়ে জানিবলৈ দিয়ে। প্ৰতিবেদনখন গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী ডঃ অনুজ পেগুৱে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অচিৰেই মুঠ 11,013 প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। পৰহিলৈ এ ডি আৰ ইত উত্তীৰ্ণ 4,374 চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি 10 জানুৱাৰীত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ 6,347 প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এ ডি আৰ ইত উত্তীৰ্ণ 292 চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,45,664 পৰা 1,56,677 বৃদ্ধি পাব। বদোদৰাত অনুষ্ঠিত বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অসম দল কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ছত্তীশগড়ক 1 আৰু 94 পৰাস্ত কৰে। খেলখনৰ তৃতীয় দিনা দলটোৱে 406 নিজৰ প্ৰথম ইনিংছ সামৰে। অহা 11 জানুৱাৰীত অসমে বদোদৰাত পঞ্জাৱৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসানৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। ভেনিজুৱেলাত আক্ৰমণ কৰাৰ পাছত আমেৰিকাই চীন আৰু ৰাছিয়াক উদ্দেশ্যি ঘোষণা কৰিছে যে তেওঁলোকে নিজৰ এলেকাত আন কোনো দেশক সোমাবলৈ নিদিয়ে। এয়া দৈনিক জনমভূমি কাকতৰ বাতৰি। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা 9 জানুৱাৰীত কেবিনেট বৈঠকত লোক অধিবক্তা নিয়োগ সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰি আমাৰ অসম কাকতৰ লগতে দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতেও বিশেষ গুৰুত্ব দিছে। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে মন্ত্ৰীগোটৰ আহ্বায়ক ৰণোজ পেগুক আপত্তি সম্বলিত আবেদন দাখিল কৰাৰ বাতৰি দৈনিক অগ্ৰদূত আৰু দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। নিয়মীয়া বাৰ্তা কাকতে অসম গ্ৰন্থমেলা গুৱাহাটীত 14 দিনত 7,40,00,000 গ্ৰন্থ বিক্ৰী হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। 1 জানুৱাৰীত গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বিভাগীয় সভাত উপস্থিত নথকা গুৱাহাটীৰ 38 বিদ্যালয়ৰ মুৰববীলৈ দুদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দি জাননী জাৰি কৰা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাড়াতীয়া হিচাপে থাকে তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে। ইপিনে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দখলমুক্ত কৰাৰ বাবে কালি পুনৰ উচ্ছেদ চলোৱা হয়। তেজপুৰ সদৰ ৰাজচক্ৰ আৰু ঠেলামৰা ৰাজচক্ৰৰ অধীনৰ জামুকতল আৰিমাৰিচৰ গণেশটাপুচৰ লাঠিমাৰিচৰৰ লগতে চিয়ালিচৰ খুন্দলীয়া ভাটলি গণ্টিপাৰ আৰু লহৰীয়া দ্বীপচৰত কেইবাখনো বুলডোজাৰ ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 21 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লখিমপুৰত 298 কোটি ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ অনুষ্ঠান। খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সামৰণি। 7,40,00,000 অধিক মূল্যৰ গ্ৰন্থ বিক্ৰীৰ অভিলেখ। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান। শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহত আজিৰে পৰা পাঠদানৰ সময়সূচী সালসলনি আৰু অসমৰ 6টা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদন জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰত্যাখ্যান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।